আকাশবাণী গুৱাহাটী। এতিয়া শুনক, আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ।
মোৰ প্ৰিয় দেশবাসী, সদৌতিকে মোৰ নমস্কাৰ। যোৱা বছৰৰ গ্ৰীষ্মকালটোত উষ্ণতাৰ ভয়ংকৰ পীড়া, পানীৰ অভাৱ, খৰাং আৰু নানাবিধ সংকটৰ মুখামুখি হ'ব লগাত পৰিছিলোঁ। কিন্তু যোৱা 2 সপ্তাহত ভাৰতৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সংবাদ আহিছে। বৰষুণৰ লগে লগে এটা সতেজ ভাৱৰো অনুভৱ হৈছে, আপোনালোকৰো নিশ্চয় অনুভৱ হৈছে। আৰু বিজ্ঞানীসকলেও কৈছে এইবাৰৰ বাৰিষাকাল ভাল হ'ব, সকলোতে হ'ব আৰু সম্পূৰ্ণ কালচোৱাতে ই থাকিব। ই নিজেই এটি উৎসাহদায়ক সংবাদ। সমগ্ৰ কৃষক বন্ধুলৈ মই শুভ বৰ্ষা ঋতুৰ ওলগ জনালোঁ। আমাৰ দেশৰ কৃষকসকলে আপ্ৰাণ চেষ্টা কৰাৰ দৰে দেশক উচ্চতালৈ নিবলৈ বিজ্ঞানীসকলেও বিভিন্ন সফলতা লাভ কৰিছে। মইতো প্ৰথমৰে পৰাই কৈ আহিছো যে আমাৰ নতুন প্ৰজন্মই বিজ্ঞানত বিশ্বাস ৰাখক, বিজ্ঞানী হোৱাৰ সপোন দেখক, বিজ্ঞানৰ প্ৰতি আগ্ৰহী হওক, পৰৱৰ্তী প্ৰজন্মৰ বাবে কিবা কৰাৰ ইচ্ছা লগত লৈ আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ক। অতি আনন্দেৰে মই আজি আৰু এটা কথা আপোনালোকৰ লগত ভগাই ল'বলৈ বিচাৰিছো। কালি মই পুনেলৈ গৈছিলোঁ স্মাৰ্ট চিটি প্ৰজেক্টৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠানত ভাগ ল'বলৈ। পুনেৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ যিসকল ছাত্ৰই কষ্ট কৰি উপগ্ৰহ এটা সাজি উলিয়াইছিল, যোৱা 22 জুনত যিটো প্ৰক্ষেপ কৰিছিল, তেওঁলোকক লগ পাবলৈ মই মতাই আনিছিলোঁ। মোৰ মনে বিচাৰিছিল মোৰ এই যুৱ সংগীসকলক লগ পাওঁ, তেওঁলোকৰ ভিতৰত থকা শক্তি আৰু উৎসাহক এবাৰ অনুভৱ কৰোঁ। বিগত কেইবাবছৰৰ পৰাই বহু ছাত্ৰই এই কামত আত্মনিয়োগ কৰিছে। এই বিদ্যায়তনিক উপগ্ৰহটো যুৱ ভাৰতৰ উদ্যমৰ উৰণৰ জীৱন্ত উদাহৰণ। ইয়াক সাজি উলিয়াইছে আমাৰ ছাত্ৰই। এই সৰু উপগ্ৰহটোৰ পিছপিনে যি সপোন আছে সেয়া বহুত ডাঙৰ। এওঁলোকৰ যি উৰণ, ই বহু ওপৰলৈ যাব আৰু যি পৰিশ্ৰম, সি হ'ব বহু গভীৰ। পুনেৰ ছাত্ৰসকলে কৰাৰ দৰে তামিলনাডুৰ চেন্নাইৰ সত্যভামা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলেও এটি উপগ্ৰহ সাজি উলিয়াইছে আৰু সত্যভামা ছেটেলাইট নামেৰে উৎক্ষেপণো কৰা হৈছে। আমি শৈশৱৰে পৰা শুনি আহিছো প্ৰতিজন শিশুৱেই আকাশ স্পৰ্শ কৰাৰ সপোন দেখে, কেইটিমান তৰা হাতৰ মুঠিত লোৱাৰ সপোন দেখে আৰু সপোনক ইছৰোৰ দ্বাৰা পঠাই দিয়া হ'ল। এইবাবেই ছাত্ৰৰ দ্বাৰা নিৰ্মিত এই উপগ্ৰহবোৰ মোৰ দৃষ্টিত অতি গুৰুত্বপূৰ্ণ। এই ছাত্ৰসকল অভিনন্দনৰ যোগ্য। মই সমগ্ৰ দেশবাসীক অভিনন্দিত কৰিবলৈ বিচাৰোঁ এইবাবেই যে 22 জুনত ইছৰোৰ বিজ্ঞানীসকলে 20টা উপগ্ৰহ একেলগে উৎক্ষেপণ কৰি পুৰণি ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড সৃষ্টি কৰিছে। আনন্দৰ কথা এয়ে যে এই 20টা উপগ্ৰহৰ 17টাই অন্য দেশৰ বাবে নিৰ্মাণ কৰা। আমেৰিকাকে ধৰি আন কেইবাখনো দেশৰ উপগ্ৰহ উৎক্ষেপণৰ কাম ভাৰত ভূমিৰ পৰা কৰা হৈছে, ভাৰতৰ বিজ্ঞানীৰ দ্বাৰা কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ ছাত্ৰই নিৰ্মাণ কৰা উপগ্ৰহো উৎক্ষেপণ কৰা হৈছে। আৰু এই বিশেষত্ব, ইছৰোৰ সফলতা আৰু এই সাফল্যৰ বাবে আজি বিশ্বৰ কেইবাখনো দেশে উপগ্ৰহ উৎক্ষেপণৰ বাবে ভাৰতৰ পিনে আগবাঢ়ি আহিছে। মোৰ মৰমৰ দেশবাসীসকল, আজি বেটী বচাও বেটী পঢ়াও প্ৰতিজন ভাৰতবাসীৰেই মন কী বাত হৈ পৰিছে। কিন্তু কিছুমান ঘটনাই এই আঁচনিত নতুন জীৱন, নতুন প্ৰাণৰ সঞ্চাৰ কৰিছে। এইবাৰ 10ম আৰু 12ম শ্ৰেণীৰ যি পৰিণাম ঘোষিত হৈছে, দুয়োটাতে আমাৰ কন্যাসকলে ইমান ভাল প্ৰদৰ্শন কৰিছে যে আমি গৰ্ব অনুভৱ কৰিছোঁ। আৰু মোৰ মৰমৰ দেশবাসীসকল, আহক আমি সবে গৰ্ব অনুভৱ কৰোঁ। 18 জুনত ভাৰতীয় বায়ুসেনাত প্ৰথমবাৰ ফাৰ্ষ্ট বেটচ অব উইমেন ফাইটাৰ পাইলট নিয়োগ কৰা হৈছে আৰু ভাৰতীয় বায়ুসেনাত মহিলা ফাইটাৰ পাইলটৰ প্ৰথমটো দল শুনিলেই গাৰনোম শিয়ৰি উঠে। কিমান গৰ্ব অনুভৱ হয়! আমাৰ 3গৰাকী ফ্লাইং অফিচাৰ কন্যা অবনী চতুৰ্বেদী, ভাৱনা কান্থ আৰু মোহনা, যি সঁচাই আমাক গৰ্বিত কৰি তোলে। এই 3 কন্যাৰ কেইটামান বিশেষত্ব আছে। ফ্লাইং অফিচাৰ অবনী মধ্যপ্ৰদেশৰ ৰিৱাৰ, মোহনা গুজৰাটৰ বৰোদাৰাৰ আৰু ভাৱনা বিহাৰৰ বেগুচৰাইৰ পৰা আহিছে। আপোনালোকে নিশ্চয় মন কৰিছে এওঁলোক ভাৰতবৰ্ষৰ মেট্ৰ' চহৰসমূহৰ পৰা অহা নাই, সৰু চহৰৰ বাসিন্দা হৈও এওঁলোকে আকাশসমূহ সপোন দেখিলে আৰু সেয়া সফলো কৰিলে। মই অবনী, মোহনা আৰু ভাৱনা এই তিনি কন্যাক আৰু তেওঁলোকৰ মাক দেউতাকক অন্তৰ্ভৰা শুভকামনা যাচিছোঁ। মোৰ প্ৰিয় দেশবাসী, কিছুদিনৰ পূৰ্বে সমগ্ৰ বিশ্বই 21 জুনৰ দিনা আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰিলে। এজন ভাৰতীয় হিচাপে যোগত সমগ্ৰ বিশ্ব যোগৰ দ্বাৰা এক হয় তেতিয়া অনুভৱ হয় এই জগত আমাৰ কালিৰ, আজিৰ আৰু কাইলৈৰ সৈতে এক হৈ গৈছে। বিশ্বৰ সৈতে আমাৰ এক অনন্য সম্পৰ্ক স্থাপিত হৈছে। ভাৰততো 1 লাখতকৈ অধিক স্থানত উৎসাহ উদ্দীপনাৰে অঞ্চলে অঞ্চলে স্বকীয় ৰং ৰূপেৰে এই যোগ দিৱস উদযাপন কৰা হ'ল। মোৰো চণ্ডীগড়ত হাজাৰজন যোগপ্ৰেমীৰ সৈতে একেলগে যোগ কৰাৰ সুযোগ ঘটিল। আবাল বৃদ্ধ বনিতা সকলোৰে উৎসাহ চাবলগীয়া আছিল। আপোনাসবে নিশ্চয় দেখিছে যোৱা সপ্তাহত ভাৰত চৰকাৰে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে সূৰ্য নমস্কাৰৰ ডাক টিকেট জাৰি কৰিছে। এইবাৰ বিশ্বত যোগ দিৱসৰ সৈতে দুটা বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এটা হ'ল আমেৰিকাৰ নিউয়ৰ্ক চহৰত য'ত ৰাষ্ট্ৰসংঘৰ অট্টালিকা আছে, এই অট্টালিকাৰ ওপৰত যোগাসনৰ ভিন ভিন কৃতিৰ বিশেষ প্ৰজেকশ্যন কৰা হৈছিল আৰু সেইফালে অহা যোৱা কৰা লোকসকলে ইয়াৰ ফটো তুলি বিশ্বৰ বিভিন্ন কোণলৈ সেই ফটোসমূহ প্ৰেৰণ কৰিছিল। এই কথাই কোনজন ভাৰতীয়ক গৌৰৱান্বিত নকৰিব কওকচোন। আৰু এটা কথা হ'ল, টেকন'লজিয়ে নিজৰ কাম কৰি গ'ল, ছ'চিয়েল মিডিয়াৰ এটা নিজৰ চিনাকি হ'ল আৰু এইবাৰ টুইটাৰে যোগৰ ছবিসমূহৰ সৈতে উদযাপনৰ এটি পাতলীয়া ধৰণৰ প্ৰয়াসো কৰিলে। টেগ যোগদে বুলি টাইপ কৰিলেই যোগৰ ছবি আমাৰ মোবাইলত ভাহি উঠিছিল আৰু গোটেই বিশ্বতেই ই প্ৰচলিত হৈ পৰিল। যোগৰ অৰ্থই হ'ল এক হোৱা। সমগ্ৰ বিশ্বকে এক কৰাৰ শক্তি যোগৰ আছে, মাত্ৰ প্ৰয়োজন আমি নিজকে যোগৰ সৈতে জড়িত কৰা। মধ্যপ্ৰদেশৰ ছাটনাৰ স্বাতি শ্ৰীবাস্তৱে এইবাৰৰ যোগ দিৱসৰ পিছত মোলৈ এবাৰ ফোন কৰিছিল আৰু আপোনালোক সকলোৰে উদ্দেশ্যে মোলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে, কিন্তু এনে লাগিছে যে তাৰ সৰহভাগ মোৰ বাবে আছিল। তেওঁ কৈছিল, মই বিচাৰোঁ যে মোৰ দেশৰ সকলো সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, দেশৰ দুখীয়া লোকো নিৰোগী হৈ থাকক। ইয়াৰ বাবে মই বিচাৰোঁ যে দূৰদৰ্শনৰ প্ৰতিখন ধাৰাবাহিকৰ মাজত যিসমূহ বিজ্ঞাপন প্ৰচাৰ কৰা হয় তাৰ মাজত কোনো এটা বিজ্ঞাপনত যোগৰ বিষয়ে কোৱা হওক, যোগ কেনেকৈ কৰা হয়, যোগৰ পৰা কি কি ধৰণৰ লাভ হয়। স্বাতী ডাঙৰীয়ানী, আপোনাৰ পৰামৰ্শটো ভাল, কিন্তু আপুনি যদি মনোযোগেৰে চায় তেন্তে আপোনাৰ দৃষ্টিগোচৰ হ'ব যে দূৰদৰ্শনেই নহয়, বৰ্তমান সময়ত ভাৰত আৰু ভাৰতৰ বাহিৰতো প্ৰতিদিনে যোগৰ বিষয়ে প্ৰচাৰ কৰাত ভাৰতৰ আৰু লগতে বিশ্বৰ সকলোবোৰ টিভি চেনেলে কিবা প্ৰকাৰে হ'লেও নিজৰ বৰঙণি আগবঢ়াইছে। সকলোৰে সময় বেলেগ বেলেগ, কিন্তু আপুনি যদি মনোযোগেৰে চায় তেন্তে যোগৰ বিষয়ে বিভিন্ন কথা জানিবলৈ এনেবোৰ কাম কৰিয়ে আছে। আৰু মই দেখিছোঁ বিশ্বৰ এনে কিছুমান দেশো আছে য'ত অহৰ্নিশে যোগৰ বিষয়ে জ্ঞান আহৰণ কৰিব পৰা চেনেলো আছে। আৰু আপুনি এই কথাও হয়তো জানে যে চলিত জুন মাহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰতিদিনে টুইটাৰ আৰু ফেচবুকৰ জৰিয়তে নতুন আসনৰ বিষয়ে ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। যদি আপুনি আয়ুষ মন্ত্ৰণালয়ৰ ৱেবছাইট খোলে তেন্তে শৰীৰৰ বিভিন্ন অংগৰ বাবে কি কি ধৰণৰ যোগাভ্যাস কৰিব পাৰি, সকলো বয়সৰ লোকে যিবোৰ কৰিব পাৰে, এনে সৰল যোগাসনৰ 40-45 মিনিট দৈৰ্ঘ্যৰ এটা অতি সুন্দৰ ভিডিঅ' ৱেবছাইটত উপলব্ধ কৰা হৈছে। মই আপোনাক আৰু আপোনাৰ যোগেদি যোগৰ বিষয়ে জানিব খোজা সকলোকে এই আহ্বান জনাম যাতে সকলোৱে নিশ্চয়কৈ ইয়াৰ সৈতে সংযুক্ত হয়। মই এইবাৰ এটি আহ্বান জনাইছোঁ যে যিহেতু আমি কৈয়ে থাকোঁ যে যোগ ৰোগমুক্তিৰ এক মাধ্যম, তেন্তে আমি সকলোৱে মিলি যোগৰ বিষয়ে যিমান ধৰণৰ আমাৰ ধাৰণা আছে, সকলোৰে নিজা নিজা পদ্ধতি আছে, সকলোৰে নিজা নিজা অগ্ৰাধিকাৰ আছে, সকলোৰে নিজৰ নিজৰ অনুভৱ আছে, কিন্তু সকলোৰে অন্তিম লক্ষ্য একেটাই। এনে যিমান ধৰণৰ যোগৰ বিধি প্ৰচলিত হৈ আছে, যিমান ধৰণৰ যোগৰ প্ৰতিষ্ঠান চলি আছে, যিমান ধৰণৰ যোগ গুৰু আছে, সকলোকে মই আহ্বান জনাইছোঁ যে আমি বাৰু চলিত বৰ্ষটোত মধুমেহ ৰোগৰ বিৰুদ্ধে যোগৰ দ্বাৰা এক সফল অভিযান চলাব নোৱাৰোঁনে? যোগৰ দ্বাৰা মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়নে? কোনো কোনো লোকে এই ক্ষেত্ৰত সফলতাও লাভ কৰিছে। প্ৰত্যেকেই নিজৰ নিজৰ ধৰণে এই ৰোগ নিৰাময়ৰ পথ বিচাৰিছে আৰু আমি জানো যে মধুমেহ ৰোগৰ অৱশ্যে কোনেও প্ৰতিকাৰৰ উপায় নিদিয়ে, ঔষধ সেৱন কৰিয়েই জীৱন কটাব লাগে আৰু মধুমেহ এনে এক ৰাজকীয় ৰোগ যে ই বাকী সকলো ৰোগৰে মুৰব্বী হৈ পৰে। ভিন ভিন ৰোগক দেহত প্ৰৱেশৰ পথ ই সুচল কৰি দিয়ে। সেই সকলোৱে মধুমেহ ৰোগৰ পৰা বাচি থাকিবলৈ বিচাৰে। বহুতে এই ক্ষেত্ৰত কামো কৰিছে। কোনো কোনো মধুমেহ ৰোগীয়ে নিজৰ যোগাভ্যাসৰ দ্বাৰা তাক নিয়ন্ত্ৰণো কৰিছে। আমি বাৰু আমাৰ এই অনুভৱবোৰ আন লোকক নজনাওঁ কিয়, ইয়াত এক গতি প্ৰদান কৰা হওক। মই আপোনালোকক অনুৰোধ জনাওঁ যে হেচটেগ য়োগ ফাইটছ ডায়েবেটিছ ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত নিজৰ অনুভৱৰ কথা আনকো অৱগত কৰক অথবা নৰেন্দ্ৰ মোদী এপত পঠিয়াই দিয়ক। চোৱা যাওক কাৰ অনুভৱ কেনেধৰণৰ, প্ৰচেষ্টাটো কৰি চাওক। মই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ হেচটেগ য়োগ ফাইট ডায়েবেটিছত নিজৰ অনুভৱৰ কথা সকলোকে অৱগত কৰিবলৈ। মোৰ প্ৰিয় দেশবাসী, মাজে মাজে মোৰ এই মন কী বাত অনুষ্ঠানটোক উপলুঙা কৰা হয়, এই বিষয়ে আলোচনাও কৰা হয়। পিছেই সম্ভৱ হৈছে এইবাবেই যে আমি গণতন্ত্ৰত বিশ্বাসী, আমি এই গণতন্ত্ৰক লৈ গৌৰৱান্বিত। এই গণতন্ত্ৰই আমাক যথেষ্ট শক্তি দিছে, প্ৰতিজন নাগৰিককেই শক্তি দিছে। পিছে আজি 26 জুনৰ দিনা মই বিশেষকৈ নৱ প্ৰজন্মক জনাব বিচাৰিছোঁ যে 1975 চনৰ 25 জুনৰ সন্ধিয়াৰ পৰা 26 জুনৰ পুৱালৈকে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ বাবে এক কাল ৰাত্ৰি আছিল। সেই ৰাতিয়েই ভাৰতবৰ্ষত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল, নাগৰিকসকলৰ সকলো অধিকাৰ খৰ্ব কৰা হৈছিল, দেশখনকেই জেলখানা কৰি দিয়া হৈছিল। জয়প্ৰকাশ নাৰায়ণকে ধৰি দেশৰ লাখ লাখ নাগৰিকক, হাজাৰ হাজাৰ নেতাক, কেইবাটাও সংগঠনক জেলত ভৰাই দিয়া হৈছিল। সেই ভয়ংকৰ কলা অধ্যায়ক লৈ যথেষ্ট কিতাপো লিখা হৈছে, যথেষ্ট আলোচনাও কৰা হৈছে। পিছা আজি 26 জুনৰ দিনা আপোনালোকৰ সৈতে কথা বতৰা পাতি থাকোঁতে পুনৰ সোঁৱৰাই দিব খুজিছোঁ যে গণতন্ত্ৰই আমাৰ শক্তি, গণশক্তিয়ে আমাৰ শক্তি, প্ৰতিজন নাগৰিকেই আমাৰ শক্তি। এই শক্তিক আমি আৰু প্ৰবল কৰি তুলিব লাগিব। ভাৰতৰ জনসাধাৰণে গণতন্ত্ৰক সজীৱ কৰি তুলিছে। বাতৰি কাকতৰ কাৰ্যালয়ত তলা লগাই দিয়া হ'ল, ৰেডিঅ'ৰ ভাষাক নিয়ন্ত্ৰণ কৰা হ'ল, তথাপি দেশৰ জনতাই সুযোগ পায়েই গণতন্ত্ৰৰ শক্তিৰ পৰিচয় দাঙি ধৰিলে। ভাৰতবৰ্ষৰ জনসাধাৰণে সৌ সিদিনাহে মাথো গণতান্ত্ৰিক শক্তিৰ এনে উত্তম উদাহৰণ প্ৰদৰ্শন কৰিলে। এই উদাহৰণৰ কথা দেশে বাৰে বাৰে সকলোকে সোঁৱৰাই থকা উচিত। জনসাধাৰণে নিজৰ শক্তি উপলব্ধি কৰা উচিত। জনসাধাৰণক আমি দেশ শাসনত জড়িত কৰি ৰখা উচিত। মই সদায় কৈ আহিছোঁ যে গণতন্ত্ৰৰ অৰ্থ এইটো নহয় যে আমি এদিন ভোটদান কৰি 5 বছৰৰ বাবে কাৰোবাক দেশখন চলাবলৈ ঠিকা দি দিম। ভোটদান গণতন্ত্ৰত এক মহৎ কাম, কিন্তু ইয়াৰ উপৰিও আন কিছুমান দায়িত্ব জনসাধাৰণৰ আছে। তাৰে এটা হৈছে দেশ শাসনত ভাগ লোৱা। জনসাধাৰণৰ বিচাৰ বিবেচনাৰ সৈতে চৰকাৰ যিমানেই পৰিচিত হয় দেশৰ শক্তিও সিমানেই বৃদ্ধি পায়। জনতা আৰু চৰকাৰৰ মাজত সৃষ্টি হোৱা ব্যৱধানেই আমাৰ ধ্বংসক ইন্ধন যোগাইছে। দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত জনসাধাৰণক জড়িত কৰিবলৈ মই সদায়েই চেষ্টা কৰি আহিছোঁ। অলপতে মোৰ চৰকাৰে 2 বছৰ সম্পূৰ্ণ হওঁতে আধুনিক বিচাৰধাৰাৰ 2জনমান ডেকাই মোক ক'লে যে আপুনি যে বৃহৎ গণতন্ত্ৰৰ কথা কয়, আপোনাৰ চৰকাৰখনৰ মূল্যায়ন জনতাৰ হতুৱাই নকৰাইনো কিয়। ইয়াত যদিও প্ৰত্যাহ্বানৰ সুৰ আছিল, তথাপি কথাটো মোৰ মনঃপুত হ'ল। মোৰ জ্যেষ্ঠ সংগী কেইজনমানক এই কথাটো জনাওঁতে তেওঁলোকে প্ৰথমতে আপত্তি কৰিছিল। তেওঁলোকে ক'লে আপুনি এয়া কি কৰিবলৈ লৈছে। আজিকালি প্ৰযুক্তি ইমানেই সলনি হৈছে যে কোনোবাই লগ লাগি এই প্ৰযুক্তিৰ অপপ্ৰয়োগ কৰি সমীক্ষাৰ ফলাফল কোনোবাখিনি পোৱাবগৈ পাৰে। তেওঁলোক চিন্তিত হৈ পৰিল। পিছে মই ভাবিলোঁ যি হয় হ'ব, মই এই প্ৰচেষ্টা চলোৱা উচিত, দেখা যাওকচোন কি হয়। বিভিন্ন সময়ত বিভিন্ন বিষয়ে সমীক্ষা চলাই থকা যায়, কিন্তু সামৰি লোৱা অংশগ্ৰহণকাৰীৰ সংখ্যা কম হোৱা বাবে সঠিক তথ্য কেতিয়াবা নিৰূপণ নহয়গৈ। মোৰ প্ৰিয় দেশবাসী, আনন্দৰ কথা এয়ে যে মোৰ এই সমীক্ষাত বিভিন্ন ভাষা ভাষী প্ৰায় 3 লাখ লোকে ভাগ লৈ তেওঁলোকৰ মতামত ব্যক্ত কৰিছে। মই তেখেতসকলৰ প্ৰতি কৃতজ্ঞ। এই সমীক্ষাৰ ফলাফলৰ বিচাৰ প্ৰচাৰ মাধ্যমে কৰিব, সেই বিষয়ে মই একো ক'বলৈ নাযাওঁ। কিন্তু এটা যে ভাল কাম কৰা হ'ল, সেই কথা মই ক'বই লাগিব। আন এটি কথাই মোক অত্যন্ত আনন্দ দিছে, সেয়া হৈছে এই সমীক্ষাত গ্ৰাম্যাঞ্চলৰ লোকসকলৰেই অধিক যোগদান পৰিলক্ষিত হৈছে। আপোনালোকে এতিয়া দেখা পালে যে কিছু বছৰৰ আগতে ২৬ জুনৰ দিনা সাধাৰণ জনতাৰ কণ্ঠ ৰোধ কৰা হৈছিল, কিন্তু আজি সেই সাধাৰণ জনতাই চৰকাৰৰ কাম কাজৰ বিষয়ে নিজৰ মত ব্যক্ত কৰিবলৈ সক্ষম হৈছে। এয়াই গণতন্ত্ৰৰ শক্তি। মোৰ মৰমৰ দেশবাসী, আজি মই এটা বিশেষ কথাৰ বাবে আহ্বান জনাবলৈ বিচাৰিছোঁ। এটা সময় আছিল যেতিয়া কৰ ইমান ব্যাপক আছিল যে কৰ ফাঁকি দিয়াটো স্বভাৱত পৰিণত হৈছিল। এটা সময় আছিল যেতিয়া বিদেশী বস্তু অনাটো বাধা আছিল, তেতিয়া স্মাগলিঙো সিমানেই বাঢ়ি গৈছিল। কিন্তু লাহে লাহে সময় সলনি হ'ল। এতিয়া কৰদাতাসকলক চৰকাৰৰ কৰ ব্যৱস্থাৰ লগত জড়িত কৰাটো বৰ কঠিন কাম হৈ থকা নাই, কিন্তু তথাপিও পুৰণা অভ্যাস সোনকালে নাযায় নহয়। এটা প্ৰজন্মই এতিয়াও ভাবে যে চৰকাৰৰ লগত দূৰত্ব বজাই ৰখাই ভাল। আজি মই আপোনালোকক আহ্বান জনাবলৈ বিচাৰোঁ যে নিয়ম উলংঘা কৰি আমি নিজৰ সুখ শান্তি হেৰুৱাই পেলাওঁ। যিকোনো এজন সাধাৰণ মানুহে আমাক বিপদত পেলাব পাৰে, আমি এনেকুৱা কিয় হ'বলৈ দিওঁ? কিয়নো আমি নিজৰ উপাৰ্জনৰ বিষয়ে, নিজৰ সম্পত্তিৰ বিষয়ে চৰকাৰৰ ওচৰত সঁচা সঁচিকৈ দাখিল নকৰোঁ? পুৰণা কৰ নিদিয়া যিবিলাক সম্পত্তি আছে ব্যক্ত কৰি মুক্ত হৈ যাওক। এনে বজাৰৰ পৰা মুক্ত হ'বলৈ মই দেশবাসীক আহ্বান জনাইছোঁ। যিসকল লোকৰ ওচৰত অঘোষিত সম্পত্তি আছে, উপাৰ্জন আছে, সেইসকলক ভাৰত চৰকাৰে এটা সুযোগ দিছে যে আপুনি নিজৰ অঘোষিত উপাৰ্জন ব্যক্ত কৰক। চৰকাৰে 30 ছেপ্টেম্বৰৰ ভিতৰত অঘোষিত সম্পত্তি ঘোষণা কৰাৰ বাবে এক বিশেষ সুবিধা দেশবাসীক প্ৰদান কৰিছে। জৰিমনা দি আমি বিভিন্ন ধৰণৰ বজাৰৰ পৰা মুক্ত হ'ব পাৰোঁ। মই এইবুলিও অংগীকাৰ কৰিছোঁ যে যিসকলে নিজৰ অঘোষিত সম্পত্তিৰ তথ্য চৰকাৰক দিব, তেখেতসকলৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ অনুসন্ধান নকৰে। ইমান সম্পত্তি ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, এবাৰৰ বাবেও সোধা নহ'ব। আৰু এইকাৰণেও মই কৈ আছোঁ যে এটা পাৰদৰ্শী ব্যৱস্থাৰ লগত নিজকে জড়িত কৰাৰ ই এক সুন্দৰ সুযোগ। ইয়াৰ লগতে মই দেশবাসীক ক'বলৈ বিচাৰোঁ যে 30 ছেপ্টেম্বৰলৈ এই আঁচনি আছে, ইয়াক শেষ সুযোগ বুলি ধৰি লওক। মই মাজতে আমাৰ সাংসদসকলকো কৈছিলোঁ যে 30 ছেপ্টেম্বৰৰ পিছত যদি কোনোবা নাগৰিকৰ দিগদাৰী হয়, যিসকলে চৰকাৰী নিয়মৰ লগত জড়িত হ'ব নোখোজে, তেন্তে তেওঁলোকক কোনোধৰণে সহায় কৰিব পৰা নাযাব। মই সমূহ দেশবাসীক ক'বলৈ বিচাৰোঁ যে 30 ছেপ্টেম্বৰৰ পাছত এনেকুৱা একো নহওক যাৰ দ্বাৰা আপোনালোকৰ অসুবিধা হওক। এইকাৰণেই মই কওঁ যে 30 ছেপ্টেম্বৰৰ আগতে এই ব্যৱস্থাৰ লাভ আপোনালোকে লোৱাটো ভাল হ'ব, আৰু 30 ছেপ্টেম্বৰৰ পাছত হ'ব পৰা সাম্ভাব্য বিপদৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। মোৰ দেশবাসী, আজি এই কথা মন কী বাতত এইকাৰণেই ক'বলগীয়া হ'ল যে মই আমাৰ ৰাজহ বিভাগ, আয়কৰ বিভাগ, শুল্ক বিভাগ, আবকাৰী বিভাগৰ সকলো বিষয়ববীয়াৰ লগত এদিন দুদিন কথা বতৰাৰ আদান প্ৰদান কৰিছিলোঁ। বহুত বিষয় লৈ চিন্তা চৰ্চা কৰা হ'ল আৰু মই তেওঁলোকক অতি পৰিষ্কাৰভাৱে ক'লোঁ যে আমি নাগৰিকসকলক চোৰ বুলি ভাবিব নালাগে। আমি নাগৰিকৰ ওপৰত আস্থা ৰাখিব লাগে, বিশ্বাস কৰিব লাগে। যদি তেওঁলোকে সহযোগ কৰিব খোজে, তেওঁলোকক উৎসাহিত কৰি মৰমেৰে নিজৰ লগত লৈ যাওক। এটা বিশ্বাসেৰে ভৰা পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন আছে। আমাৰ আচৰণৰ জৰিয়তে পৰিৱৰ্তন আনিব লাগিব, কৰদাতাসকলক বিশ্বাস প্ৰদান কৰিব লাগিব। মই অতি আগ্ৰহেৰে এইবিলাক কথা তেখেতসকলক কৈছোঁ আৰু মই লক্ষ্য কৰিছোঁ যে তেখেতসকলৰ মনতো প্ৰত্যয় জন্মিছে যে আজি দেশ আগবাঢ়িবলৈ ধৰিছে, তেন্তে আমি সকলোৱে এই ক্ষেত্ৰত বৰঙণি আগবঢ়োৱাটো জৰুৰী। আৰু যেতিয়া এই আলোচনাত মই ভাগ লৈ আছিলোঁ, তেতিয়া মই এটা খবৰ আপোনালোকক দিম বুলি ভাবিছিলোঁ। আপোনালোকৰ মাজৰ কোনেও এই কথাটো বিশ্বাস নকৰিব যে 125 কোটি জনগণৰ এই দেশত মাত্ৰ 1.5 লাখ লোকহে এনে আছে যাৰ আয়কৰ দিবলগীয়া আয় 50 লাখতকৈ অধিক। এই কথা কোনেও মানি ল'ব নোৱাৰিব। 50 লাখতকৈ অধিক আয়কৰযোগ্য আয়ৰ লোক ডাঙৰ ডাঙৰ চহৰত লাখৰো অধিক হাৰত দেখিবলৈ পোৱা যায়। 1-1 কোটি, 2-2 কোটিৰ অট্টালিকা দেখিলেই গম পোৱা যায় যে এয়া কেনেকৈ 50 লাখ টকাৰ কম আয়ৰ আওতাত পৰে। ইয়াৰ অৰ্থ হ'ল ক'ৰবাত খেলিমেলি নিশ্চয় হৈছে। এনে পৰিস্থিতি সলনি কৰিব লাগিব আৰু 30 ছেপ্টেম্বৰৰ আগতে সলনি কৰিব লাগিব। চৰকাৰে কোনো কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পূৰ্বে জনগণক সুযোগ দিব লাগে আৰু সেয়েহে মোৰ ভাই ভনীসকল, অঘোষিত আয় ঘোষণা কৰাৰ এয়া এক সুবৰ্ণ সুযোগ। আন কথাত 30 ছেপ্টেম্বৰৰ পিছত আহিবলগীয়া সংকটৰ পৰা মুক্তি পোৱাৰ এয়া এক পথ। মই দেশৰ মংগলৰ কাৰণে, দেশৰ দুখীয়া লোকৰ কল্যাণৰ বাবে আপোনালোকক এই কাম কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই নিবিচাৰোঁ যে 30 ছেপ্টেম্বৰৰ পিছত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা হওক। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ সাধাৰণ জনগণে দেশৰ বাবে বহুত কিবা কৰাৰ সুযোগ বিচাৰি থাকে। যেতিয়া মই তেওঁলোকক ক'লোঁ যে ৰন্ধন গেছৰ ৰাজসাহায্য এৰি দিয়ক, তেতিয়া আমাৰ দেশৰ 1 কোটিতকৈও অধিক পৰিয়ালে স্বেচ্ছাই ৰাজসাহায্য পৰিত্যাগ কৰিলে। মই বিশেষভাৱে যাৰ ওচৰত অঘোষিত আয় আছে তেওঁলোকৰ বাবে এক বিশেষ উদাহৰণ দাঙি ধৰিব খুজিছোঁ। মই কালি স্মাৰ্ট চিটিৰ কাৰ্যক্ৰম উপলক্ষে পুনেলৈ যাওঁতে শ্ৰীমান চন্দ্ৰকান্ত দামোদৰ কুলকাৰ্ণী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক লগ পোৱাৰ সৌভাগ্য ঘটিল। মই তেওঁক লগ পাবলৈ বুলি বিশেষভাৱে আমন্ত্ৰণ কৰিছিলোঁ। কাৰণটো কি সেয়া জানিলে কঁৱৰ ফাঁকি দিয়াসকলে অনুপ্ৰেৰণা লাভ কৰক বা নকৰক, কিন্তু শ্ৰীমান চন্দ্ৰকান্ত কুলকাৰ্ণীৰ কথাই আমাক প্ৰেৰণা যোগাব। কি কাৰণ আপোনালোকে জানেনে বাৰু? এই চন্দ্ৰকান্ত কুলকাৰ্ণী সামান্য এক মধ্যবিত্তীয় পৰিয়ালৰ লোক, চৰকাৰী চাকৰি কৰিছিল, ৰিটায়াৰ হ'ল, 16,000 টকাকৈ পেঞ্চন পায়। মোৰ প্ৰিয় দেশবাসী, আপোনালোক আচৰিত হ'ব আৰু কৰ ফাঁকি দিয়াসকলে চাগে মনত বৰ দুখ পাব। এইজন চন্দ্ৰকান্ত কুলকাৰ্ণী মহোদয়ে যি কেৱল মাহে 16,000 টকাকৈ পেঞ্চন পায়, কিছুদিন আগেয়ে মোক পত্ৰযোগে জনালে যে মই মোৰ 16,000 টকাৰ পেঞ্চনৰ পৰা প্ৰতিমাহে 5,000 টকাকৈ স্বচ্ছতা অভিযানৰ বাবে দান কৰিব খোজোঁ। কেৱল ইমানেই নহয়, তেওঁ 52খন পোষ্টডেটেড চেক, প্ৰতিখন চেকতে প্ৰতিমাহৰ তাৰিখসহ মোলৈ পোষ্টত পঠিয়াই দিলে। যিখন দেশত প্ৰতিমাহে 16,000 টকা পেঞ্চন পোৱা এজন ব্যক্তিয়ে মাহে 5,000 টকাকৈ স্বচ্ছতা অভিযানৰ বাবে দান দিব পাৰে, সেইখন দেশত কৰ ফাঁকি দিয়াৰ অধিকাৰ আমাৰ নাই। চন্দ্ৰকান্ত কুলকাৰ্ণীতকৈ ডাঙৰ প্ৰেৰণা আমাৰ বাবে আৰু একো হ'ব নোৱাৰে। আৰু স্বচ্ছতা অভিযানত জড়িত থকাসকলৰ বাবেও চন্দ্ৰকান্ত কুলকাৰ্ণীতকৈ ডাঙৰ উদাহৰণ আন একো হ'ব নোৱাৰে। মই চন্দ্ৰকান্ত কুলকাৰ্ণীক লগ পালোঁ, কথা পাতিলোঁ আৰু তেওঁৰ জীৱনটোৰ কথাই মোৰ মনটো চুই গ'ল। সেই পৰিয়ালটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ অগোচৰে এনে পৰিয়াল আৰু বহুত আছে, কিন্তু এইসকলেই হ'ল গণশক্তি, এইসকলেই হ'ল জনবল। 16,000 টকা পেঞ্চন পোৱা ব্যক্তি এজনে 2,60,000 টকাৰ চেক মোক আগতীয়াকৈ দিয়া কথাটো সামান্য কথা নহয়। আহক আমিও আমাৰ মনবোৰক জগাই তোলোঁ। এবাৰ ভাবোঁ, চৰকাৰে আমাক আমাৰ আয়ৰ পৰিমাণ ঘোষণা কৰিবলৈ সুযোগ দিছে। চন্দ্ৰকান্ত কুলকাৰ্ণীৰ আদৰ্শ সাৰোগত কৰি আমিও এই কাৰ্যত যোগদান কৰোঁ। মোৰ প্ৰিয় দেশবাসী, উত্তৰাখণ্ডৰ পৌৰী গাৰৱালৰ পৰা সন্তোষ নেগী মহোদয়ে ফোনযোগে মোলৈ তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰিছে। জল সংৰক্ষণৰ বিষয়ে তেওঁৰ মনোভাৱ আপোনালোকৰো কামত আহিব পাৰে। তেওঁ কৈছিলে, বৰ্ষা ঋতু আৰম্ভ হোৱাৰ আগতেই আমি আমাৰ বিদ্যালয়ৰ খেলপথাৰৰ চাৰিওফালে 4 ফুট 10 কৈ 250টা গাঁত খান্দিলোঁ যাতে বৰষুণৰ পানী তাত জমা হ'ব পাৰে। এই কাৰ্যৰ ফলত খেলপথাৰখনৰো একো ক্ষতি নহ'ল, ল'ৰা ছোৱালীবোৰ গাঁতত পৰাৰ বিপদো নাইকিয়া হ'ল আৰু কেইবাকোটি লিটাৰ বৰষুণৰ পানীও আমি জমা কৰিবলৈ সক্ষম হ'লোঁ। সন্তোষজী, মই আপোনাক অভিনন্দন জনাইছোঁ। পৌৰী গাৰৱালৰ দৰে পাহাৰীয়া অঞ্চলতো আপুনি এই কাম কৰাৰ বাবে নিঃসন্দেহে আপুনি ধন্যবাদৰ পাত্ৰ। দেশবাসীয়ে পূৰা মাত্ৰাই বৰষুণৰ আনন্দ উপভোগ কৰক, কিন্তু এই কথাও মনত ৰাখক যে এয়া পৰমাত্মাৰ প্ৰসাদ, এয়া অপৰিসীম সম্পদ। প্ৰতি টোপাল পানী সংৰক্ষণৰ বাবে আমি সকলো ধৰণে প্ৰচেষ্টা চলাবই লাগিব। গাঁৱৰ জলভাগ গাঁৱত, চহৰৰ জলভাগ চহৰতে আমি কেনেকৈ সংৰক্ষিত কৰিব পাৰোঁ, ধৰিত্ৰী আইক পুনৰবাৰ ৰিচাৰ্জ কৰিবলৈ সেই জলভাগ আমি ভূমিভাগলৈ পুনৰ কেনেকৈ পঠিয়াব পাৰোঁ, কাৰণ জল আছে বাবেই কল আছে, জলেই জীৱনৰ আধাৰ। যি কি নহওক, সমগ্ৰ দেশতে এটা বাতাৱৰণৰ সৃষ্টিটো হৈছে। বিগত সময়ছোৱাত প্ৰতিখন ৰাজ্যই জল সংৰক্ষণৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে, এই জলভাগৰ যাতে অপচয় নহয়। জীৱনটো বচাবলৈ যিমান চিন্তা চৰ্চা কৰা যায়, জল সংৰক্ষণৰ বাবেও আমি সিমানেই চিন্তা কৰা উচিত। মোৰ প্ৰিয় দেশবাসী, আপোনালোকে জানেই 1922 নম্বৰটো এতিয়া আপোনালোকৰ স্মৃতিৰ এটা অংশ হৈ পৰিছে। 1922 এইটো এনে এটা নম্বৰ যিটোলৈ মিছড কল কৰি আপুনি আপোনাৰ পচন্দৰ ভাষাত মন কী বাত শুনিব পাৰিব। আপোনাৰ সময় অনুসৰি আপোনাৰ ভাষাত মন কী বাত শুনি দেশৰ বিকাশৰ যাত্ৰাত যোগদান দিবলৈ আপুনিও মন বান্ধি লওক। সমগ্ৰ দেশবাসীকে অশেষ নমস্কাৰ, ধন্যবাদ।
ইমান পৰে আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ শুনিলে। অনুষ্ঠানটি অসমৰ আকাশবাণীৰ কেওটা কেন্দ্ৰই ৰিলে কৰি শুনালে।